এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যাব। কেন্দ্ৰীয় চৰকাৰে অশোধিত পাম তেল, অশোধিত ছয়াবিন তেল আৰু অশোধিত সূৰ্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক 10% হ্ৰাস কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈ ব্যাহত হৈছে। দেশত যোৱা 23 মে'ত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ 69,270 কোটি ডলাৰলৈ বৃদ্ধি পাইছে। আৰু মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক 20 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যাব। ভ্ৰমণকালত শ্ৰীমোদীয়ে ভূপালত আয়োজিত লোকনেতা দেৱী অহিল্যাবাই হোলকৰৰ সবলীকৰণ মহাসন্মিলনত ভাগ লোৱাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত দতিয়া আৰু সতনা বিমানবন্দৰ অন্যতম। শ্ৰীমোদীয়ে লগতে চিপ্ৰা নদীৰ ওপৰত 860 কোটিৰো অধিক টকাৰে ৰূপায়ণ কৰিবলগীয়া ঘাট নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ ইন্দোৰ মেট্ৰ'ৰ য়েল' লাইনৰ সেৱা মুকলি কৰিব। তদুপৰি তেওঁ 1,271টা অটল গ্ৰামীণ সুশাসন ভৱনৰ নিৰ্মাণৰ বাবে 480 কোটিৰো অধিক টকাৰ প্ৰথমটো কিস্তি হস্তান্তৰ কৰিব। কেন্দ্ৰীয় চৰকাৰে অশোধিত পাম তেল, অশোধিত ছয়াবিন তেল আৰু অশোধিত সূৰ্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক 10% হ্ৰাস কৰিছে। খোৱা তেলৰ খুচুৰা মূল্য হ্ৰাস কৰা আৰু প্ৰসংস্কৰণৰ সৈতে জড়িত ঘৰুৱা উদ্যোগীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে সীমা শুল্ক হ্ৰাসৰ সিদ্ধান্ত ততালিকে কাৰ্যকৰী হোৱাকৈ এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰিছে। অৱশ্যে পৰিশোধিত তেলৰ ওপৰত আৰোপিত সীমা শুল্ক 32.5% অপৰিৱৰ্তিত ৰখা হৈছে। ইয়াৰ পূৰ্বে এই তিনিবিধ খোৱা তেলৰ ওপৰত আৰোপিত শুল্ক 20% হ্ৰাস কৰা হৈছিল। উল্লেখযোগ্য যে ভাৰতে খোৱা তেলৰ ঘৰুৱা চাহিদাৰ 50% আমদানীৰ জৰিয়তে পূৰণ কৰে। ভাৰতে 2023-24 বিপণন বৰ্ষত 159,60,000 টন খোৱা তেল আমদানি কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈ ব্যাহত হৈছে। অসমত নেৰানেপেৰাকৈ হোৱা ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। গুৱাহাটীত কালি ভালেমান অংশ জলমগ্ন হৈ পৰে আৰু জনসাধাৰণৰ দৈনন্দিন জীৱন স্তব্ধ হৈ পৰে। ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত নৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে গুৱাহাটীত দ অঞ্চলসমূহত বাস কৰা জনসাধাৰণৰ সহায়ৰ বাবে ৰবৰৰ নাও নিয়োজিত কৰিছে। ধুবুৰী, দক্ষিণ শালমাৰা মানকাছৰ, গোৱালপাৰা আৰু ডিমা হাছৰ দৰে জিলাসমূহত আকস্মিক বান আৰু ভূমিস্খলনৰ আশংকাই দেখা দিছে। ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰি অসমৰ বিভিন্ন জিলাৰ বাবে আজি পৰ্যন্ত ৰেড এলাৰ্ট জাৰি কৰিছে। অৰুণাচল প্ৰদেশত কেতবোৰ অঞ্চলত ধাৰাষাৰ বৰষুণৰ বাবে আকস্মিক বান হোৱা পৰিলক্ষিত হৈছে। উজনি সোৱণশিৰি জিলাত ছিগিন নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি বৈ আছে আৰু নৈখনৰ বাঢ়নী পানীয়ে ভালেমান এলেকা বুৰাই পেলাইছে। জিলাখনত বানৰ ফলত 100ৰো অধিক বাসগৃহ আৰু অন্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। মেঘালয়তো দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ধাৰাষাৰ বৰষুণ হৈছে। ৰাজ্যখনত 28 মে' পৰ্যন্ত গড়ে 739.1 মিলিমিটাৰ বৰষুণ দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনলৈ ৰাজ্যখনত বৰষুণ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। মিজোৰামৰ ৰাজধানী আইজলৰ উত্তৰ পশ্চিম অংশৰ থুৱামপুই এলেকাত বৰষুণৰ বাবে এখন দেৱাল খহি পৰাৰ ফলত 37 বছৰীয়া লোকৰ মৃত্যু হয় আৰু অন্য এজন আহত হয়। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে 81,735 কোটি টকাৰ অতিৰিক্ত কিস্তিত অনুমোদন জনাইছে। 2 জুনত এই পুঁজি মোকলাই দিয়া হ'ব। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে হস্তান্তৰৰ এই অতিৰিক্ত কিস্তিৰ জৰিয়তে ৰাজ্যসমূহে নিজৰ মূলধনী ব্যয় বৃদ্ধি কৰিব পাৰিব আৰু বিকাশ তথা কল্যাণমূলক কাম কাজৰ বাবে পুঁজি যোগান ত্বৰান্বিত কৰিব পাৰিব। মন্ত্ৰালয়ে কৈছে যে এই ধনৰাশি 10 জুলাইত মোকলাই দিবলগীয়া 81,735 কোটি টকাৰ নিয়মীয়া হস্তান্তৰৰ অতিৰিক্ত হ'ব। সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য অনুযায়ী ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ এই অতিৰিক্ত মোকলাই দিয়া হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ধপাত সেৱনৰ ফলত হ'ব পৰা বিপদৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হৈছে। ধপাতৰ সেৱন বন্ধ কৰাৰ বাবে এয়া বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিশ্বব্যাপী পদক্ষেপ। WHOৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় 13 বিলিয়ন লোকে ধপাত সেৱন কৰে আৰু ভাৰত ধপাতৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী আৰু সেৱনকাৰীৰ দেশলৈ পৰ্যবেক্ষিত হৈছে। গ্লোবেল ইউথ টবেকো ছাৰ্ভে 2019ৰ তথ্য অনুসৰি সমগ্ৰ দেশতেই 13-15 বছৰ বয়সৰ 8.5% স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ ধপাত সেৱন কৰে। ধপাত মহামাৰী আৰু ইয়াৰ সেৱনৰ ফলত হ'ব পৰা ৰোগৰ প্ৰতি বিশ্বব্যাপী সজাগতা সৃষ্টিৰ লক্ষ্যৰে 1987 চনত প্ৰথমবাৰৰ বাবে বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশত যোৱা 23 মে'ত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ 690 কোটি ডলাৰ বৃদ্ধি পাই 69,270 কোটি ডলাৰ হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা সাপ্তাহিক পাৰিসাংখ্যিক তথ্য অনুসৰি যোৱা সপ্তাহত বিদেশী মুদ্ৰা সম্পত্তি 450 কোটি ডলাৰ বৃদ্ধি পাই 58,610 কোটি ডলাৰ হয়গৈ। একেদৰে বিদেশ মুদ্ৰা ভাণ্ডাৰত জমা থকা সোণৰ পৰিমাণ 230 কোটি ডলাৰ বৃদ্ধি পাই 83,058 কোটি ডলাৰ হয়। ইপিনে বিশেষ আহৰণ অধিকাৰ 8,10,00,000 ডলাৰ বৃদ্ধি পাই 18,057 কোটি ডলাৰ হৈছে। একেদৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিত কেন্দ্ৰীয় বেংকৰ স্থিতিও 3 কোটি ডলাৰ বৃদ্ধি পাই 440 কোটি ডলাৰ হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগে 2022-23 আৰু 2023-24 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিছে। আয়োগৰ অধ্যক্ষ হংসৰাণ গংগাৰাম আৰু পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগৰ সদস্য ভুৱন ভূষণ কমলে ৰাষ্ট্ৰপতি মুৰ্মুক কালি এই প্ৰতিবেদন প্ৰদান কৰে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত সাহিত্য একাডেমীৰ উদ্যোগত সাহিত্যৰ কিমান পৰিৱৰ্তন হৈছে শীৰ্ষক এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰা হয়। এই সন্মিলনত নাৰীবাদী সাহিত্য, সাহিত্যৰ পৰিৱৰ্তন আৰু ভাৰতীয় সাহিত্যৰ নতুন দিশ সম্পৰ্কে আলোচনা কৰা হয়। বক্তাসকলে সাহিত্যত মহিলাৰ অৱদান, সমাজ গঢ় দিয়াত সাহিত্যৰ ভূমিকা, ভাৰতীয় লেখাৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আদি বিষয়সমূহ আলোকপাত কৰে। দেৱী অহিল্যবাই হোলকাৰৰ 300 বছৰীয়া জন্মজয়ন্তী উপলক্ষে প্ৰদৰ্শিত বিশেষ অনুষ্ঠানেৰে সন্মিলনৰ সামৰণি পৰে। সাহিত্য আৰু মহিলাৰ লেখাৰ প্ৰসাৰৰ বাবে একাডেমীয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ অভ্যাগতসকলে শলাগ লয়। নিউজিলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী উইনষ্টন পিটাৰ্ছে শেহতীয়াকৈ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা জনাইছে আৰু নিউজিলেণ্ড ভাৰতৰ জনসাধাৰণৰ সৈতে আছে বুলি মত প্ৰকাশ কৰিছে। ভাৰত ভ্ৰমণৰত পিটাৰ্ছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, পৰম্পৰাগত চিকিৎসা, ক্ৰীড়া, শিক্ষা আৰু জনসম্পৰ্ককে ধৰি বিভিন্ন দিশত দেশখনৰ দ্বিপাক্ষিক সম্পৰ্কই স্থান লাভ কৰে। ভাৰতৰ কিৰণ আৰু দীপকে চতুৰ্থ থাইলেণ্ড অ'পেন ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে কালি মহিলাৰ 80 কিলোগ্ৰামৰ অধিক শাখাৰ ছেমি ফাইনেলত ইউক্ৰেইনৰ পলিনা চেৰনেকক 5-0 ফলাফলত পৰাভূত কৰে। একেদৰে দীপকে পুৰুষৰ 75 কিলোগ্ৰাম ওজন শাখাত থাইলেণ্ডৰ পিৰাপত য়েছুক 5-0 ফলাফলত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক 20 ৰাণত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 228 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 208 ৰাণহে কৰিবলৈ সমৰ্থ হয়। মুম্বাই ইণ্ডিয়ানছে এই জয়েৰে দ্বিতীয়খন কোৱালিফায়াৰত প্ৰৱেশ কৰিছে আৰু অভিলেখ সংখ্যক সপ্তমবাৰৰ বাবে IPLৰ খিতাপ জয়ৰ আশা সজীৱ কৰি ৰাখিছে। গুজৰাট টাইটানছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যাব। কেন্দ্ৰীয় চৰকাৰে অশোধিত পাম তেল, অশোধিত ছয়াবিন তেল আৰু অশোধিত সূৰ্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক 10% হ্ৰাস কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈ ব্যাহত হৈছে। দেশত যোৱা 23 মে'ত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ 69,270 কোটি ডলাৰলৈ বৃদ্ধি পাইছে। আৰু মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক 20 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে আৰু পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।